হেল্ল'
হয়, ৰঞ্জুমণি কলিতাৰ নাম্বাৰ হয়নে এইটো?
হয়
মই কৃষাৰ্থক হেল্পলাইন এপাৰ্ট কৃষি বিভাগৰ ফালৰ পৰা ফোন কৰিছিলোঁ আপোনাক। আপুনি যোৱা ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখে কৃষাৰ্থকৰ ফালৰ পৰা আপোনাৰ ফোনত টেলিগ্ৰাম নামৰ এপ এটা ডাউনলোড কৰিছিলে আৰু তাতে কিছুমান অধ্যায় পঢ়িছিলে সঞ্চয় পেঞ্চন লোন আদিৰ ওপৰত, আৰু এখন এপাৰ্টৰ ফালৰ পৰা চাৰ্টিফিকেটো পাইছিলে আপোনাৰ ফোনতে।
হয়
হয়, তাতে ফৰ্ম এখন ফিল আপ কৰিছিলে ফাৰ্মাৰ হেল্থ ছাৰ্ভে বুলি। সেই ফৰ্মখনত আপোনাৰ কিছুমান তথ্য আধৰুৱা হৈ আছে, গতিকে আধৰুৱা তথ্যখিনি ল'বলৈ আৰু কেইটামান চৰকাৰী আঁচনিৰ বিষয়ে জনাবলৈ আপোনাক ফোনটো কৰা আছিলে। আপোনাৰ বয়স 26?
হয়।
আপোনাৰ ঘৰৰ সদস্য কেইজন?
তিনিজন।
আচ্ছা, নাম আৰু বয়সখিনি জনাব।
নিপন শইকীয়া।
বয়স? কোন হয় আপোনাৰ হাজবেণ্ড? আচ্ছা, আৰু আপোনাৰ ল'ৰা ছোৱালী?
মোৰ ডটাৰ শিৱনিয়া শইকীয়া, 4 বছৰ।
কি নাম?
শিৱনিয়া শইকীয়া।
আচ্ছা, বয়স?
4 বছৰ।
4 বছৰ। আচ্ছা, আপোনালোকে খেতি বাতি কৰে? খেতি বাতি অকল ধানৰে কৰে নে আৰু কিবা বেলেগ খেতিও কৰে? আচ্ছা, এনে মাহৰ যিটো ইনকাম সেইটো আপোনালোকৰ কিমান মান হয়? 8-9 হাজাৰ মান হয়নে ইনকাম
খেতিৰ পৰা?
এনে টোটেল আৰু
টোটেল ইনকামটো আমাৰ বেছি হয়, মোৰ হাজবেণ্ডৰ চাকৰি আছে চৰকাৰী।
আচ্ছা আচ্ছা, তো 15-20 হাজাৰ মান হৈছেগে। আচ্ছা ঠিক আছে, আৰু এইখিনি আপোনালোকে খৰচ পাতি কৰাৰ পিছত হাতত সঞ্চয় কৰিবৰ কাৰণে 2-3 হাজাৰ মান কিবা ৰয়নে আপোনাৰ ছোৱালীজনীৰ নামত জমা কৰিবলৈ? আচ্ছা ঠিক আছে, মই আপোনাক এতিয়া কেইটামান বেংকিং প্ৰডাক্টৰ বিষয়ে সুধিম, আপুনি যদি জানে জানো বুলি ক'ব, আৰু যদি জানিব বিচাৰে তেনেহ'লে মোক সুধিব পাৰিব। আপোনালোকৰ বেংকৰ একাউণ্ট আছে? এটিএম কাৰ্ড চেকবুক বিষয়ে জানেনে? বনাই ল'ব সেইখন আয়ুষ্মান কাৰ্ডখন। আপোনালোকৰ ৰেচন কাৰ্ড আছেনে নাই?
মোৰ ৰেচন কাৰ্ড নাই।
আচ্ছা, আপোনালোকে চাকৰি কৰে সেইকাৰণে বনোৱা নাই নেকি?
হয়।
আচ্ছা আচ্ছা ঠিক আছে বাৰু, তেনেহ'লে আয়ুষ্মান কাৰ্ডখন বনাব নোৱাৰিব, ৰেচন কাৰ্ড নাই। যদি ৰেচন কাৰ্ড থাকে তেতিয়াহে বনাব পাৰিব। আৰু মই হয় হয় পাৰিব, কিয় নোৱাৰিব, আপুনি ৰেচন কাৰ্ডখন বনাব। যদি আপোনালোকৰ চাকৰিটো একদম মানে 3rd গ্ৰেড 4th গ্ৰেডৰ হয় তেনেহ'লে বনাব পাৰিব, যদি অকণমান ভাল চাকৰি হয় তেনেহ'লে বনাব নোৱাৰিব। সেইটো আপুনি
কৰে।
আচ্ছা, বেটেলিয়ানৰ তেনেহ'লে নোৱাৰিব আপোনালোকৰ। আৰু মই দুটা আপোনাক ৰেকাৰিং আৰু PTF একাউণ্ট দুটাৰ বিষয়ে অকণমান বুজাই দিছোঁ। এটা হৈছে আপোনালোকৰ ৰেকাৰিং, যিটো আপুনি ছোৱালীজনীৰ নামত আপুনি খুলিব পাৰে, বেংকতে হওক বা পোষ্ট অফিচতে হওক। ৰেকাৰিঙত আপুনি মিনিমাম 100 টকাৰ পৰা জমা কৰিব পাৰে, আৰু তাত আপোনাৰ মেক্সিমাম আপুনি এইটো আপোনাৰ ইচ্ছামতে এইটো ৰেকাৰিংটো আপুনি জমা কৰিব পাৰে, আৰু এইটো বেংকতো কৰিব পাৰে বা পোষ্ট অফিচতো কৰিব পাৰে। আপোনাৰ য'ত সুবিধা হয় আপুনি এই ৰেকাৰিং একাউণ্টটো খুলি থ'ব পাৰে, কাৰণ আপোনাৰ ছোৱালীজনী এতিয়া সৰু হৈ আছে, তেখেতক মানে ছোৱালীজনীৰ ওচৰত মানে আপুনি এই ৰেকাৰিং একাউণ্ট এটা এটা হয় প্ৰফিটটো আপোনালোকে ৰেকাৰিং একাউণ্টত প্ৰতি 3 মাহৰ মূৰে মূৰে সুত এটা লাভ কৰিব পাৰে, আৰু প্ৰতি বছৰে বছৰেও আপুনি কম্পাউণ্ড ইণ্টাৰেষ্ট হিচাপত সুত এটা লাভ কৰিব পাৰে। আৰু এটা আছে আপোনালোকৰ PPF বুলি, পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, সেইটোত আপুনি মিনিমাম 500 টকাৰ পৰা জমা কৰিব পাৰে, মেক্সিমাম 1.5 লাখলৈকে। আৰু আপোনাৰ যিটো মানে PPF একাউণ্ট, সেইটো আপুনি প্ৰতি মাহে মাহে যে পইচাটো জমা কৰিব লাগিব এনেকুৱা নহয়, আপোনাৰ হাতত যদি কেতিয়াবা অকণমান পইচা বেছিকৈ আহি যায় সেই পইচাখিনিও ডাইৰেক্ট আপুনি PPF একাউণ্টত জমা কৰিব পাৰে 15 বছৰৰ কাৰণে। গতিকে আপোনাৰ যিহেতু হাজবেণ্ডে চাকৰি কৰে, তেখেতৰ দৰমহাটো ঠিকে থাকে আছেই চাগে, গতিকে তাৰ পৰা আপুনি ছোৱালীজনীৰ নামত এনেকৈ মানে ফিক্স হিচাপত পইচা এটা আপুনি PPFত জমা কৰিব পাৰে। তাতে আপোনালোকৰ সুতৰ পৰিমাণটো অকণমান বেছি হয়, 7.1 চলি আছে বৰ্তমান, আৰু এইটো সুতটো আপুনি প্ৰতি মাহে মাহে লাভ কৰিব পাৰে। আৰু বেছি নহয় 15 বছৰৰ কাৰণেহে, যেতিয়া তাইৰ 18 বছৰমান হৈ যাব তেতিয়াতো পইচাটো এনেও উলিয়াই ল'ব পাৰিব। গতিকে এতিয়াৰ পৰাই যদি আপুনি জমা কৰে, তাই যিহেতু 4 বছৰ হৈ আছে, আপুনি যেতিয়া জমা কৰে, জমা কৰিলে তাইৰ অকণমান ডাঙৰ হ'লে এই পইচাটো উলিয়াই ল'ব পাৰিব। উলিয়াই আনি তাইৰ ভৱিষ্যতৰ কাৰণে ক'ৰবাত কিবা ইনভেষ্ট কৰিব পাৰিব এইখিনি পইচাৰে। হয়, আৰু দুটামান চৰকাৰী ইঞ্চুৰেঞ্চ আঁচনিৰ বিষয়ে আপোনাক জনাই দিছোঁ, আপুনি যদি কৰিব বিচাৰে কৰিব পাৰে। এটা হৈছে আপোনালোকৰ জীৱনজ্যোতি বীমা আৰু এটা হৈছে সুৰক্ষা বীমা। জীৱনজ্যোতি বীমাটোত আপুনি বছৰত 436 টকা জমা কৰিব লাগে। এইটো ডেথ ইঞ্চুৰেঞ্চ হয়, মানে যাৰ নামত খোলে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ পৰিয়ালে 2 লাখ টকা এটা সাহাৰ্য লাভ কৰিব পাৰে। আৰু এটা আছে আপোনালোকৰ সুৰক্ষা বীমা, এইটো আপোনালোকৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হয়। এইটো 18 পৰা 70 বছৰ বয়সৰ সকলো মানুহে কৰিব পাৰে। আৰু আপোনাৰ যিটো সুৰক্ষা বীমাটো আপোনালোকৰ যাৰ নামত কৰে তেখেতৰ যদি কেতিয়াবা এক্সিডেণ্ট হয়, হাত ভৰি ভঙা এনেকুৱা এনেকুৱা কিবা হয়, তেতিয়াহ'লে চিকিৎসাৰ কাৰণে 1 লাখ টকাৰ এটা সাহাৰ্য লাভ কৰিব পাৰে। আৰু যদি দুটা অংগ নষ্ট হয় তেনেহ'লে 2 লাখ টকাৰ এটা সাহাৰ্য লাভ কৰিব পাৰে। গতিকে এই দুইটা আঁচনি আপুনি যদি গ্ৰহণ কৰিব বিচাৰে আপোনাৰ বেংক একাউণ্টৰ পৰা তাতেই গ্ৰহণ কৰিব পাৰে। তাতে ফৰ্ম দিয়ে আপোনালোকৰ জীৱনজ্যোতি আৰু সুৰক্ষাত, সেই ফৰ্ম ফিল আপ কৰি ছাবমিট কৰি দিলে আপোনাৰ বছৰে বছৰে পইচাটো বেংক একাউণ্টৰ পৰা কাটখে কাটখে গৈ থাকে। আৰু পি এম কিষাণৰ পইচাটোতো নাপায় আপোনালোকে যিহেতু চাকৰি কৰে। দুটা মই আপোনাক লোনৰ বিষয়ে জনাই থওঁ, এটা হৈছে আপোনাৰ মুদ্ৰা লোন আৰু এটা হৈছে কে চি চি লোন। মুদ্ৰা লোনটো সৰু সুৰা ব্যৱসায় কৰিবৰ কাৰণে ল'ব পাৰে, যেনে দোকান দিব পাৰে, ফিচাৰী খুলিব পাৰে, এনেকুৱা ধৰণৰ কামত। আপুনি যদি কিবা নিজাকৈও ব্যৱসায় কৰিব বিচাৰে সৰুকৈ, তেনেহ'লে মুদ্ৰা লোনটো ল'ব পাৰে। 50,000 পৰা 10 লাখলৈকে কোনো বন্ধকী নিদিয়াকৈ ল'ব পাৰে। মাত্ৰ মুদ্ৰা লোনটো ল'লে আপুনি যিটো ব্যৱসায় কাৰণে লোনটো ল'ব, সেই ব্যৱসায়টোৰ এখন বিজনেছ প্লেন আপুনি বেংকত দাখিল কৰিব লাগে লিখিত আকাৰত। আৰু সেই বিজনেছ প্লেন অনুযায়ী বেংকৰ বিষয়াসকলে আপোনালোকৰ চিভিল স্ক'ৰ পাতি আদি চব ঠিকে থাকে আছে যদি আপোনালোকৰ লোন চেংচন কৰাই দিয়ে। আৰু যিটো কে চি চি কি ক'লে
ইণ্টাৰেষ্ট কিমান,
ইণ্টাৰেষ্ট আপুনি গভৰ্ণমেণ্ট যিবোৰ বেংক থাকে সেইবোৰত আপোনালোকৰ 5-6% মান হয়, আৰু যিবোৰ প্ৰাইভেট বেংক সেইবিলাকত অকণমান বেছি হয়। আৰু আপোনালোকৰ যিটো ব্যৱসায় কৰে সেই ব্যৱসায়টো অনুযায়ী আপোনালোকে ইণ্টাৰেষ্টটো দিব লাগে। আপোনালোকে এতিয়া যদি দোকান এখন দিয়ে তেনেহ'লে দোকানখনৰ আপোনাৰ 2-3 মাহমানৰ পিছৰ পৰা ইণ্টাৰেষ্টটো দিব লাগে। কিন্তু যদি আপুনি ফিচাৰী খোলে বা মুৰ্গী ফাৰ্ম এনেকুৱা ধৰণৰ কিবা মানে ফাৰ্ম খোলে তেতিয়াহ'লে আপোনালোকে 2-3 মাহৰ পৰা দিব নালাগে। এইটো আপোনালোকৰ মানে যিহৰ কাৰণে খোলে সেই বস্তুকেইটা ডাঙৰ হ'ব লাগিব, ডাঙৰ হোৱাৰ পিছত এইটো বেচা কিনা কৰিহে দিব পাৰিব। সেইকাৰণে আপোনালোকে যিটো ব্যৱসায় সেই ব্যৱসায়টোৰ ওপৰত ভিত্তি কৰি আপোনালোকক লোনটো চেংচন কৰায়। সেইকাৰণে বিজনেছ প্লেনখন আপোনালোকে বেংকত দেখাব লাগে, সেই বিজনেছ প্লেন অনুযায়ী তেখেতসকলে লোনটো কেনেকৈ মাৰিব লাগে এই তথ্যখিনি বুজাই দিয়ে। আৰু যিটো কে চি চি এইটো খেতি বাতিৰ কাৰণে লোৱা হয়। কে চি চি লোনত 5 বছৰৰ মূৰে মূৰে ৰিনিউ কৰি থাকিব লাগে, আৰু এতিয়া 1,60,000লৈকে কোনো বন্ধকী নিদিয়াকৈ ল'ব পাৰে। মাত্ৰ এই 5 বছৰৰ মূৰে মূৰে ৰিনিউ কৰিব লাগে, আৰু প্ৰথম 5 বছৰত যদি লোনৰ পৰিমাণখিনি ভালদৰে দিয়ে তেনেহ'লে নেক্সট 5 বছৰত আপোনাৰ লোনৰ পৰিমাণত 10% চৰকাৰৰ ফালৰ পৰা দি দিয়ে, বাকী 2-3% থাকি যায়, সেইখিনি আপুনি নিজৰ ফালৰ পৰা দিব লাগে। গতিকে এই লোনকেইটাৰ বিষয়ে হওক কিবা বেলেগ আঁচনিৰ বিষয়ে হওক আপুনি যদি আৰু তথ্য বহলাই জানিব বিচাৰে তেনেহ'লে আপোনাৰ এই টেলিগ্ৰাম এপত এটা টোল ফ্ৰী নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটোত ফোন কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ওচৰত বেংকৰ বিষয়া থাকে কেইজনমান, তেখেতসকলে আপোনাক ফোনতে তথ্যখিনি ভালদৰে বহলাই বুজাই দিব পাৰিব। আপুনি টোল ফ্ৰী নাম্বাৰটোত ফোন কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰিব। ঠিক আছে বাৰু, ধন্যবাদ।